ที่สุดสุดในมันขอมาตัวเจ้าตัวทั้งประตูทั้งห้องถ้าเจ้าไม่ได้ช่วยดูแลตัวเองอาจจะเดือดร้อนว่าเดินดูให้เป็นนักการเงินดูแลไม่เป็นการเงินที่อาจจะดีจะมาเป็นตัวตั้งไปแต่การเงินก็มีบางเรื่องที่เราจะพูดกันที่เว็บไซต์ Google Meet อินดี้ของคุณที่เชื่อชื่อฟังฟังตัวกับคุณก็ได้รับข้อมูลจากทางผู้ทำดูแลরাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু বিকেলে তার ভাষণের সংকলন উইংস টু আওয়ার হোপস প্রথম খণ্ডে আজ নতুন দিল্লি উন্মোচন করা হয়। বিদেশ মন্ত্রণালয়ে বাংলাদেশের থাকা ভারতীয় সম্প্রদায়ের লোক আৰু শিক্ষার্থীসকলেও ঘৰৰ ভিতৰতে থাকিবলৈ কৈছে আৰু ভাৰতৰ সুমিত নাগল ছুইডিছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ সন্মিলনৰ পৰা বাহিৰ হৈছে। উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত আজি বিয়লি হোৱা ৰেল দুৰ্ঘটনাত কমেও দুজন লোকে প্ৰাণ হেৰুৱায় আৰু বিশজনৰো অধিক আহত হয়। প্ৰাপ্ত বাতৰি অনুসৰি গোণ্ডা গোৰখপুৰ ৰেলপথৰ মাংকাপুৰ ষ্টেচনৰ সমীপত 1504 নম্বৰ চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছ ৰেলগাড়ীৰ ছটা ডবা ৰেলপথৰ পৰা বাগৰি পৰে। ৰেলৱে আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ কেইবাটাও দলো দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে। দুৰ্ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। এই দুৰ্ঘটনাৰ বাবে লক্ষ্ণৌ গুৱাহাটী সংযোগী মূল ৰেল পথছোৱা বন্ধ হৈ পৰিছে। ৰেল পথছোৱাৰে চলাচল কৰা কেইবাখনো ৰেলগাড়ীৰ যাত্ৰাৰ পথ সলনি কৰা হৈছে অথবা যাত্ৰা বাতিল কৰা হৈছে। ৰেলৱে যাত্ৰীসকলৰ সুবিধাৰ্থে হেল্পলাইন নম্বৰ মুকলি কৰিছে। লক্ষ্ণৌৰ বাবে 89574-0922 গোণ্ডাৰ বাবে 89574-0095 তিনিচুকীয়াৰ বাবে বাণিজ্যিক নিয়ন্ত্ৰণৰ বাবে 99575-55984 ফৰকটিঙৰ বাবে 99575-99566 মৌলিনীৰ বাবে 600018-82410 শিমলুগুৰিৰ বাবে 8875-43798 তিনিচুকীয়াৰ বাবে 99575-55959 ডিব্ৰুগড়ৰ বাবে 99575-55960 নম্বৰ মুকলি কৰা হৈছে। ৰেল দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ বিষয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ নিৰ্দেশ দিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰি তুলিবলৈ কৈছে। ৰেল মন্ত্ৰালয়ে এই দুৰ্ঘটনাৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। মন্ত্ৰালয়ে লগতে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটতমলৈ 10,00,000 টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। মন্ত্ৰালয়ে দুৰ্ঘটনাৰ গুৰুতৰভাৱে আহতসকলক আঙুলিয়াল আৰু সামান্যভাৱে আহত লোকসকলক 50,000 টকাকৈ সাহায্য আগবঢ়োৱা হ'ব বুলি প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে শনিবাৰে দিনৰ 12 বজাৰ পৰ্যন্ত ৱেষ্টযোগে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশৰ পৰীক্ষা নীট ইউজিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্ৰকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাক নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি ৱাদিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে আজি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত দাখিল কৰা প্ৰায় 40খন আবেদনৰ শুনানি লৈ প্ৰাৰ্থীসকলৰ পৰিচয় গোপনে ৰাখি চহৰ আৰু কেন্দ্ৰ ভিত্তিৰ ফলাফল প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে। এই আবেদনকেইখন সন্দৰ্ভত সোমবাৰে পুৱা পুনৰ শুনানি আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট ইউজিৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠখনে পৰীক্ষাৰ স্বচ্ছতাক লৈ যে আপোচ কৰা হৈছে তাক লৈ সন্দেহৰ অৱকাশ নাই বুলি মন্তব্য কৰিছিল। অৱশ্যে বিচাৰপীঠখনে পৰীক্ষা বাতিলৰ সিদ্ধান্ত অন্তিম বিকল্প হ'ব বুলি ৰায় দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু বচা বচা ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপছৰ প্ৰথম খণ্ড আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগনৰ উপস্থিতিত গ্ৰন্থখনৰ ইংৰাজী আৰু হিন্দী সংকলনৰ লগতে ই সংস্কৰণো মুকলি কৰে। অনুষ্ঠানত কাহানী ৰাষ্ট্ৰপতি ভৱন কি আৰু ৰাষ্ট্ৰপতি ভৱন হেৰিটেজ মিট দ্য প্ৰেজেণ্ট নামৰ অন্য দুখন গ্ৰন্থ উন্মোচন কৰা হয়। এই উপলক্ষে শ্ৰীচৌহানে কয় যে ৰাষ্ট্ৰপতিয়ে সমাজ বিশেষকৈ বঞ্চিত নিপীড়িতসকলৰ কল্যাণৰ হকে নিজৰ জীৱন উৎসৰ্গা কৰিছে। তেওঁ কয় যে আজি উন্মোচন কৰা গ্ৰন্থকেইখনে ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি ভৱনৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক অধিক গভীৰ কৰি তুলিব। জীৱনত কিতাপৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰীচৌহানে কয় যে কিতাপে আমাক উৎসাহিত কৰে আৰু গণতন্ত্ৰ তথা সমাজৰ অমূল্য ৰাজি প্ৰতিফলিত কৰি অমূল্য জ্ঞান প্ৰদান কৰে। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড এম মুৰুগনে গ্ৰন্থকেইখনৰ অনন্য বৈশিষ্ট্যৰ ওপৰত আলোকপাত কৰি গ্ৰন্থকেইখনক ভৱিষ্যৎ প্ৰজন্মৰ বাবে বহুমূলীয় প্ৰমাণসিদ্ধ নথি বুলি অভিহিত কৰে। তেওঁ বিশেষকৈ কাহানী ৰাষ্ট্ৰপতি ভৱন কি গ্ৰন্থখনত ৰাষ্ট্ৰপতি ভৱনৰ অনন্য স্থাপত্যশিল্প আৰু চহকী ঐতিহ্যৰ ছবি সম্বলিত অমূল্য গ্ৰন্থ বুলি মন্তব্য কৰে। ৰাষ্ট্ৰপতি ভৱন আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল গ্ৰন্থ উন্মোচন অনুষ্ঠানত উপস্থিত থাকে। বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আজি আৰক্ষী আৰু সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ বাবে দাবী জনোৱা প্ৰতিবাদকাৰীসকলৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। প্ৰতিবাদকাৰীসকলে নিজৰ দাবী মানি লোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ৰেল সেৱাত ব্যাঘাত জন্মায়। বাংলাদেশৰ আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনিছুল হকে চৰকাৰে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবীত নীতিগতভাৱে সন্মত আৰু প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰিবলৈ সাজু বুলি জানিবলৈ দিয়ে। বিদেশ মন্ত্ৰালয়ে বাংলাদেশত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ কৈছে। বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঢাকাত থকা ভাৰতীয় উচ্চায়োগ আৰু সহকাৰী উচ্চায়োগে জৰুৰী পৰিস্থিতিৰ সন্মুখীন হলে আৰু সহায়ৰ আৱশ্যক হলে উচ্চায়োগৰ জৰুৰীকালীন নম্বৰত ফোন কৰিবলৈ আহান জনাইছে। বিদেশ সচিব বিক্ৰম মিশ্ৰী কাইলৈ দুদিনৰ ভ্ৰমণসূচীৰে ভূটানলৈ যাব। উল্লেখযোগ্য যে বিদেশ সচিবৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমিশ্ৰীৰ এইটোৱে প্ৰথমটো আনুষ্ঠানিক বিদেশ ভ্ৰমণ। ভ্ৰমণকালছোৱাত বিদেশ সচিবগৰাকীয়ে ভূটানৰ ৰজাৰ উপস্থিতিত একাংশ জনতাৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমিশ্ৰীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী, বিদেশ পৰিক্ৰমা আৰু বিদেশ বাণিজ্য মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ লগতে ভূটান চৰকাৰৰ বৈদেশিক সচিব আৰু আন কেইবাজনো জ্যেষ্ঠ বিষয়াৰ সৈতে মত বিনিময় কৰিব। বিদেশ সচিবদ্বয়ে ভাৰত ভূটান বিকাশ সহযোগিতাৰ আলোচনাত সহ অধ্যক্ষতা কৰিব। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ মাজত নিয়মীয়াভাৱে অনুষ্ঠিত হৈ অহা উচ্চ পৰ্যায়ৰ আলোচনাৰ পৰম্পৰা ৰক্ষা কৰি এই ভ্ৰমণ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু ই ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিকে প্ৰতিফলিত কৰিছে। কয়লা মন্ত্ৰালয়ে কৈছে যে বিশ্বৰ পাঁচটা সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দুটা ভাৰতত অৱস্থিত ছত্তীশগড়স্থিত গেৰৱা আৰু কুছমুণ্ডা খনি বিশ্বৰ সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দ্বিতীয় আৰু চতুৰ্থ স্থানত আছে। এই খনি দুটা কোল ইণ্ডিয়াৰ সহায়ক কোম্পানী ছাউথ ইষ্টাৰ্ণ ফ্লো ফিল্ড লিমিটেডৰ ৱৰ্ল্ড এটলাছ ডট কমে এই তালিকা প্ৰকাশ কৰিছে। ভাৰতৰ সুমিত নাগল ছুইডিছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ পৰা বাহিৰ হৈছে। খেলুৱৈগৰাকীয়ে আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাৰ মাৰিয়ানা নাৱোনেৰ হাতত 6-4, 6-2 পোনপটীয়া ছেটত পৰাজিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটি পুনৰ এবাৰ পঢ়ি দিছো। উত্তৰ প্ৰদেশৰ ডোমদা জিলাত আজি বিয়লি হোৱা ৰেল দুৰ্ঘটনাত কমেও দুজন লোকে প্ৰাণ হেৰুৱায় আৰু 20জনৰো অধিক আহত হয়। উচ্চতম ন্যায়ালয়ে শনিবাৰে দিনৰ 12 বজাত পৰ্যন্ত ৱেবছাইটযোগে নীট ইউজিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্ৰকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক নিৰ্দেশ দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ বচা বচা ভাষণৰ সংকলন ৰিংচ টু আৱাৰ হোপছৰ প্ৰথম খণ্ড আজি নতুন দিল্লীত উন্মোচন কৰা হয়। বিদেশ মন্ত্ৰালয়ে বাংলাদেশত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ কৈছে আৰু ভাৰতৰ সুমিত নাগল ছুইডিছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ পৰা বাহিৰ হৈছে। আমাৰ এতিয়াৰ বাতৰি সিমানতে অন্ত পৰিল।